এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ডিব্ৰুগড়ত স্বয়ংক্ৰিয় যান বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ মুকলি, তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ, 2024 বৰ্ষত হোৱা বানৰ ক্ষয় ক্ষতিৰ বাবে অসমলৈ কেন্দ্ৰৰ 313,69,00,000 টকা মুকলি, শ্যামকানু মহন্তক নিশা CID কাৰ্যালয়ত পুনৰ ED জেৰা, ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়াত ডিব্ৰুগড় মহানগৰলৈ তীব্ৰ ভাবুকি, মহাবাহুত জাহ গল যোগ প্ৰশিক্ষণ কেন্দ্ৰ আৰু গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত চলি থকা মহিলাৰ ICC বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত বাংলাদেশৰ বিৰুদ্ধে ইংলেণ্ডৰ 4 উইকেটত জয়লাভ। চাৰিদিনীয়া ভ্ৰমণসূচীৰে কালি উজনি অসমত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত এটা স্বয়ংক্ৰিয় যান বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ মুকলি কৰিব। এই পৰীক্ষণ কেন্দ্ৰটোৰ জৰিয়তে যান বাহন উপযোগিতাৰ দ্ৰুত পৰীক্ষণ প্ৰক্ৰিয়া সম্ভৱ হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত টিংৰাই ক্লাব খেলপথাৰত এই উপলক্ষে আয়োজিত সভাত অংশগ্ৰহণ কৰি তেওঁ বিধানসভা সমষ্টিটোৰ মুঠ 14,306 গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন প্ৰদান কৰিব। আজি মুখ্যমন্ত্ৰীয়ে ধন প্ৰদান কৰিবলগীয়া মহিলাসকলৰ ভিতৰত গ্ৰাম্য আত্মসহায়ক গোটৰ 10,669 গৰাকী আৰু নগৰীয়া আত্মসহায়ক গোটৰ 3,647 গৰাকী হিতাধিকাৰী আছে। তদুপৰি মুখ্যমন্ত্ৰীয়ে এই ভ্ৰমণকালত ডিব্ৰুগড় আৰু ধেমাজি জিলাত কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীত অংশ ল'ব। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি তিনিচুকীয়া জিলাত এটা সুসজ্জিত আৱৰ্ত ভৱন উদ্বোধন কৰে। জিলাখনৰ গেলাপুখুৰী বাইপাছৰ সন্মিলন কক্ষৰ চৌহদত নিৰ্মাণ কৰা এই আৱৰ্ত ভৱনটোৱে ৰাইজক উপকৃত কৰিব বুলি উল্লেখ কৰে। এই কাৰ্যসূচীত মন্ত্ৰী বিমল বৰা, ৰূপেশ গোৱালা, সাংসদ ৰামেশ্বৰ তেলীৰ লগতে কেইবাগৰাকীও বিধায়ক, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদবৰ্গ আৰু কেইবাগৰাকীও দলীয় নেতা উপস্থিত আছিল। তেওঁ কালি সন্ধিয়া জিলাখনৰ বীৰ ৰাঘৱ মৰাণ ইণ্ডোৰ ষ্টেডিয়াম আৰু জ্ঞানকোষ আৱাসিক বিদ্যালয় পৰিদৰ্শন কৰে। এই ভ্ৰমণকালত দলীয় নেতাকৰ্মীৰ সৈতেও তেওঁ মত বিনিময় কৰে। সন্ধিয়া তিনিচুকীয়া চহৰৰ মিলনপল্লীত থকা কৰুণাময় কালী মন্দিৰত তেওঁ পূজা অৰ্চনা কৰে। একেটা চৌহদত থকা কৰুণাময় শিৱ মন্দিৰতো মুখ্যমন্ত্ৰীয়ে সেৱা জনায়। ডঃ শৰ্মাই মন্দিৰটোৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ পৰা 10,00,000 টকা আগবঢ়োৱাৰ কথাও ঘোষণা কৰে।
মা কালী আৰু মহাদেৱৰ দৰ্শন কৰিবলৈ পাই মই নিজকে ধন্য অনুভৱ কৰিছোঁ। আজি সন্ধিয়া উপস্থিত ধৰ্মপ্ৰাণ ৰাইজৰ প্ৰতিও মই মোৰ সেৱা আগবঢ়াইছোঁ। 13 বছৰৰ ৰাইজৰ নিৰন্তৰ প্ৰচেষ্টা, বিভিন্নজনৰ দান বৰঙণি আৰু উপহাৰ কুপন খেলৰ জৰিয়তে সংগ্ৰহ কৰা ধনেৰে মন্দিৰ নিৰ্মাণৰ কাম আগবাঢ়ি মই সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাইছো আৰু এই শ্ৰী শ্ৰী কৰুণাময়ী কালী মন্দিৰৰ বাবে 10,00,000 টকাৰ এটা অৱদানো অসম চৰকাৰৰ পৰা আগবঢ়াই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো।
ইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে কালি তিনিচুকীয়াত 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো দ্ৰুতগতিত নিষ্পত্তিৰ দিশে আগবাঢ়িছে বুলি মন্তব্য কৰিছে। ডঃ শৰ্মাই প্ৰকাশ কৰা মতে অহা 25 নৱেম্বৰত অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটে এই সন্দৰ্ভত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব। ইয়াৰ পাছতে জনজাতিকৰণৰ বিষয়টো কাৰ্যকৰী কৰাৰ পথ প্ৰশস্ত হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে সম্প্ৰতি জনজাতি হিচাপে মৰ্যাদা লাভ কৰি থকা বড়ো, ৰাভা, মিচিং, সোণোৱাল কছাৰী আদি লোকসকলৰ মৰ্যাদা লাঘৱ নোহোৱাকৈ বাকী জনগোষ্ঠীসমূহক জনজাতিৰ মৰ্যাদা দিয়াৰ বাবে সকলো দিশ চালি জাৰি চোৱা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বৰ উচ্চস্তৰীয় সমিতিয়ে 2024 বৰ্ষত বানত হোৱা ক্ষয় ক্ষতিৰ বাবে অসমলৈ 313,69,00,000 টকা মুকলি কৰি দিছে। অসমৰ উপৰি গুজৰাটলৈও প্ৰায় 450 কোটি টকা মোকলাই দিয়া হৈছে। সমিতিখনে হাৰিয়ানা, মধ্যপ্ৰদেশ আৰু ৰাজস্থানলৈ NDRFৰ সম্প্ৰসাৰণ আৰু অগ্নি নিৰ্বাপন সেৱাৰ আধুনিকীকৰণৰ বাবে 903,67,00,000 টকাৰ আবণ্টন দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে দুৰ্যোগ প্ৰতিৰোধৰ বাবে শক্তিশালী আন্তঃগাঁথনি সৃষ্টি কৰি আছে আৰু দুৰ্যোগৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত সকলো ৰাজ্যকে সহযোগিতা আগবঢ়াইছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে চলিত মাহৰ আৰম্ভণিত 2022 চনৰ ভয়াৱহ বান আৰু ভূমিস্খলনৰ বাবে উচ্চ পৰ্যায়ৰ সমিতিখনে অসমক 1,270 কোটি টকাৰ সাহায্য পুঁজি প্ৰদান কৰিছিল। BTCৰ বিধানসভাৰ অধিৱেশন কাইলৈ অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পঞ্চম বিটিচি পৰিষদীয় চৰকাৰৰ পাৰিষদসকলৰ শপত গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে এই অধিৱেশনৰ আহান জনাইছে। কোকৰাঝাৰৰ বডোফা নগৰত থকা বিটিচি বিধায়িনী ভৱনত দিনৰ 10 বজাত এই অধিৱেশন আৰম্ভ হ'ব। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সমান্তৰালভাৱে সংঘটিত বৃহৎ বিত্তীয় খেলিমেলি সন্দৰ্ভতো তদন্ত অব্যাহত আছে। এই উদ্দেশ্যে কালি চি আই ডিৰ কাৰ্যালয়ত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ এটা দল উপস্থিত হৈ শ্যামকানু মহন্তক দীঘলীয়া সময়জুৰি পুনৰ জেৰা কৰে। ইডিৰ গুৱাহাটী মণ্ডলৰ বিষয়াই কালি নিশাৰ ভাগত চি আই ডিৰ কাৰ্যালয়লৈ গৈ এছ আই টিয়ে জব্দ কৰা তেওঁৰ অৰ্থনৈতিক অপৰাধ সংক্ৰান্তীয় নথি পত্ৰ পুনৰ পৰীক্ষা কৰে। এছ আই টিৰ অভিযানৰ সময়ত শ্যামকানু মহন্তৰ বাসগৃহৰ পৰা জব্দ কৰা তেওঁৰ ব্যৱসায় আৰু আৰ্থিক জালিয়াতি সম্পৰ্কীয় নথি পত্ৰৰ ভিত্তিত চি আই ডিয়ে পৃথকে গোচৰ ৰুজু কৰি তদন্ত চলাই আছে। এই গোচৰৰ নথি পত্ৰ আৰু তথ্যপাতি চি আই ডিয়ে ইতিমধ্যে আয়কৰ বিভাগ আৰু ইডিলৈ প্ৰেৰণ কৰিছে। ইয়াৰ ভিত্তিতে ইডিয়ে শ্যামকানু মহন্তৰ অৰ্থনৈতিক অপৰাধৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে। শীঘ্ৰে তেওঁৰ বিৰুদ্ধে বিধি বলবৎকাৰী সঞ্চালকালয়ত গোচৰ ৰুজু কৰা হ'ব। ইপিনে 19 ছেপ্টেম্বৰৰ দিনা ঘটনাস্থলীত উপস্থিত থকা প্ৰৱাসী অসমীয়া ৰূপকমল কলিতা কালি শেষ সময় উকলি যোৱাৰ পিছত উলুবাৰীত থকা চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয়। আৰক্ষীয়ে তেওঁক প্ৰায় 6 ঘণ্টা ধৰি সোধা পোছা কৰাৰ অন্তত যাবলৈ দিয়ে। উল্লেখযোগ্য যে এই গোচৰ সন্দৰ্ভত এছ আই টিয়ে ছিংগাপুৰত থকা 8জন প্ৰৱাসী অসমীয়াক 6 অক্টোবৰত হাজিৰ হোৱাৰ বাবে জাননী জাৰি কৰিছিল। এইসকলৰ ভিতৰত কেৱল ৰূপকমল কলিতাহে চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয়। জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গে কালি পুনৰ সাংবাদিকৰ আগত এই ঘটনাৰ আঁৰৰ প্ৰকৃত সত্য জানিব বিচাৰে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰ দাবী কৰে। ডিব্ৰুগড়ত মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াই মহানগৰখনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। ডিব্ৰুগড়ৰ সুৰক্ষা বান্ধত হোৱা খহনীয়াত কালি এটা যোগ প্ৰশিক্ষণ কেন্দ্ৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। এই খহনীয়াৰ ফলত শতাধিক জিঅ' বেগো উটি যোৱা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। এই খহনীয়া মহানগৰখনৰ যোগাৰ্ছ পাৰ্ককে ধৰি ভালেমান অনুষ্ঠান প্ৰতিষ্ঠানলৈ অশনি সংকেত কঢ়িয়াই আনিছে। কালি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকন আৰু জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ লগতে জলসম্পদ বিভাগৰ ভালেকেইগৰাকী উচ্চপদস্থ বিষয়া খহনীয়া স্থলীত উপস্থিত হয় আৰু খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থাৰ ল'বলৈ যাৱতীয় পদক্ষেপসমূহৰ তদাৰক কৰে। জিলা প্ৰশাসনে খহনীয়া সংঘটিত হোৱা অঞ্চলৰ আশে পাশে বাস কৰা লোকসকলক আঁতৰি যাবলৈ মাইকযোগে ঘোষণা কৰে। খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত মন্ত্ৰী প্ৰশান্ত ফুকনে এইদৰে কয়।
আমি এতিয়া কাম আৰম্ভ কৰি দিছোঁ, এতিয়া কাম আৰম্ভ কৰিছোঁ। বেগ আছে আৰু আমি ইয়াত বেগ পেলাবলৈ এতিয়াৰ পৰা আৰম্ভ কৰিম। মই ভাবিছোঁ এটা কথা যে এইটো আমাৰ কণ্ট্ৰল কৰিব পৰা যাব আৰু এই মাটি যিবিলাক পলস এইটো ছেডিমেণ্টেৰী চইল, ছেডিমেণ্ট অৰিজিনেল চইলটোৰ কাৰণে মথাউৰি ওচৰলৈকে জেগা আছে। এই বান্ধটোৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি কোনো গাফিলতি কৰা নাই আৰু এই বান্ধটোলৈকে কোনো কথা নাই। অৰিজিনেল মাটি পোৱাৰ আগতেই আমি এইটো তাক ৰক্ষা কৰাৰ ব্যৱস্থা কৰিম।
চাওতাল সমাজক জনজাতিকৰণৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ কালি অসম চাওতাল উন্নয়ন সংস্থাই নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে। সাক্ষাৎকালত সংস্থাই অসম চৰকাৰে প্ৰাথমিক বিদ্যালয়ত অলচিকি ভাষাত প্ৰৱৰ্তন কৰিবলৈ লোৱা 2খন পুথিও প্ৰদান কৰে। সংস্থাৰ হৈ অসমৰ কেন্দ্ৰীয় সভাপতি দেৱজিৎ মাঝি আৰু যোৰহাট জিলাৰ সভাপতি বাপুৰাম বেচৰাই ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰে। সাক্ষাৎকালত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীও উপস্থিত থাকে। যোৰহাটৰ চিনামৰা মহাবিদ্যালয়ে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা লোকসকলক স্বীকৃতি আৰু উৎসাহ দিয়াৰ উদ্দেশ্যে 1ম ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পুৰস্কাৰসমূহ ঘোষণা কৰিছে। এইবাৰ দধি মহন্ত সোঁৱৰণী সমাজ বিজ্ঞান ৰাষ্ট্ৰীয় বঁটা দিল্লী বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ প্ৰাধ্যাপক ডঃ বিজয়ালক্ষ্মী সিঙলৈ আগবঢ়োৱা হৈছে। আনহাতে হৰিজন বন্ধু মামা কৃষ্ণনাথ শৰ্মাৰ ৰাষ্ট্ৰীয় গৱেষণা বঁটা শ্বিলঙৰ উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ প্ৰাধ্যাপক ডঃ অমৰেন্দ্ৰ ঠাকুৰলৈ আগবঢ়োৱা হৈছে। এই বঁটা প্ৰদান অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত গান্ধী দৰ্শনৰ বিষয়ে এটা বক্তৃতানুষ্ঠানৰো আয়োজন কৰা হৈছে। মহিলাৰ আই চি চি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ইংলেণ্ডে বাংলাদেশক 4 উইকেটত পৰাস্ত কৰে। এয়া হ'ল প্ৰতিযোগিতাত বাংলাদেশৰ প্ৰথম পৰাজয় আৰু ইংলেণ্ডৰ দ্বিতীয় জয়। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি বাংলাদেশে 2টা বল বাকী থকা অৱস্থাত 178 ৰাণতে আটাইকেইটা উইকেট হেৰুৱায়। দলটোৰ হৈ শোভানা মুষ্টাৰীয়ে সৰ্বাধিক 60 ৰাণৰ বৰঙণি আগবঢ়োৱাৰ বিপৰীতে ৰাবেয়া খানে 43 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইংলেণ্ডৰ ছফি এক্লেষ্টনে 3টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে হিথাৰ নাইটৰ 79 ৰাণৰ সহায়ত বিজয় লক্ষ্য অতিক্ৰম কৰে। অপৰাজিত হৈ থকা নাইটক প্লেয়াৰ অব দ্য মেচ বঁটা প্ৰদান কৰা হয়। প্ৰতিযোগিতাত আজি শ্ৰীলংকাৰ কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত অষ্ট্ৰেলিয়া পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 3 বজাত আৰম্ভ হ'ব। আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি তৃতীয় দিনা ভাৰত UAEৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পৰৱৰ্তী ৰাউণ্ডত ভাৰতীয় খেলুৱৈ চীন, জাপান, থাইলেণ্ড, ইণ্ডোনেছিয়াৰ খেলুৱৈৰ সৈতে মুখামুখি হ'ব। কালি অনুষ্ঠিত খেলত ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ কৰে। কালিৰ খেলখনত শ্ৰীলংকাক 2-0 গেমত পৰাস্ত কৰি ভাৰতে গ্ৰুপ এইচৰ পৰা কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ পথ মুকলি কৰে। কালি অনুষ্ঠিত আন এখন খেলত UAEয়ে নেপালক 2-0 গেমত পৰাস্ত কৰে। প্ৰতিযোগিতাৰ আন এখন খেলত আজি নেপাল শ্ৰীলংকাৰ মুখামুখি হ'ব। ধুবুৰী জিলাৰ গৌৰীপুৰৰ বালাজান অঞ্চলত কালি নিশা ৰেলৰ খুন্দাত এজন যুৱকৰ মৃত্যু হয়। নিশা প্ৰায় 10 বজাত পশ্চিমবংগৰ পৰা গৌৰীপুৰ অভিমুখে আহি থকা মালবাহী ৰেলৰ খুন্দাত মধু শৌলমাৰী প্ৰথম খণ্ড অঞ্চলৰ বাসিন্দা আজগৰ আলীৰ পুত্ৰ আজিজুৰ ৰহমানৰ মৃত্যু হয়। পথাচাৰীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পাছত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ আহক।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰম্ভণি, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত তদন্ত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ 3গৰাকী পদাৰ্থ বিজ্ঞানীলৈ নবেল বঁটা, ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়া আদিকে ধৰি ভিন ভিন বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰম্ভণি বাতৰিটোক আমাৰ অসম কাকতে উৎকৰ্ষৰ বাবে 38 লাখ মহিলালৈ অৰুণোদয় শীৰ্ষক শিৰোনামেৰে প্ৰকাশ কৰিছে। জুবিনৰ মৃত্যুক লৈ পলিটিক্স নকৰিব বুলি গৰিমা শইকীয়া গাৰ্গে এটা সাক্ষাৎকাৰত কোৱা কথাষাৰক দৈনিক অসম কাকতে আৰু জুবিনৰ বাবে মই মাথো ন্যায় বিচাৰিছো বুলি কোৱা কথাষাৰক নিয়মীয়া বাৰ্তা কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। শিল্পীগৰাকীৰ মৃত্যু সন্দৰ্ভত চলি থকা জেৰাৰ বিষয়ে অসমীয়া প্ৰতিদিন কাকতে, অৱশেষত CID কাৰ্যালয়ত ছিংগাপুৰৰ ৰূপকমল, আমাৰ অসম কাকতে গোপনে তদন্ত চলাই আছে ছিংগাপুৰ পুলিচে শীৰ্ষক দুটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে জুবিন গাৰ্গৰ স্মৃতি বিজড়িত দুখন আৰু ৰৈ ৰৈ বিনালে চলচ্চিত্ৰৰ শেষ দৃশ্যাংশৰ চিত্ৰগ্ৰহণৰ এখন আলোকচিত্ৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে ডিব্ৰুগড় ব্ৰহ্মপুত্ৰত নিশ্চিন্ন হোৱাৰ শংকা শিৰোনামেৰে এটা বাতৰিক দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰিৰ স্থান দিছে। এই সন্দৰ্ভত এখন আলোকচিত্ৰ দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি চেণ্টিনেল কাকতে পৰ্যটকৰ বাবে 6 অক্টোবৰৰ পৰা ওৰাং ৰাষ্ট্ৰীয় অভয়াৰণ্য মুকলি কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে জন ক্লাৰ্ক, মিচেল এইচ ফেভৰেট আৰু জন এম মাৰ্টিনিছে চলিত বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা লাভ কৰা বাতৰিটোক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক জনভূমি কাকতে চৰকাৰৰ মুৰববীৰূপে 25 বছৰত পদাৰ্পণ মোদীৰ শীৰ্ষক এটা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম, অসমীয়া খবৰ, দৈনিক অগ্ৰদূত আৰু অসমীয়া প্ৰতিদিন কাকতে ৰাজ্যৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক আৰু নাট্যকৰ্মী অৰূপ বৰঠাকুৰৰ মৃত্যুৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আহক এতিয়া আমি বাতৰি পৰৱৰ্তী অংশলৈ উভতি যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ডিব্ৰুগড়ত স্বয়ংক্ৰিয় যান বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ মুকলি, তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ, 2024 বৰ্ষত হোৱা বানৰ ক্ষয় ক্ষতিৰ বাবে অসমলৈ কেন্দ্ৰৰ 313.69 কোটি টকা মুকলি, শ্যামকানু মহন্তক নিশা CIDৰ কাৰ্যালয়ত পুনৰ ইডিৰ জেৰা, ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়াত ডিব্ৰুগড় মহানগৰলৈ তীব্ৰ ভাবুকি, মহাবাহুত জাহগোল যোগ প্ৰশিক্ষণ কেন্দ্ৰ আৰু গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত চলি থকা মহিলাৰ ICC বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত বাংলাদেশৰ বিৰুদ্ধে ইংলেণ্ডৰ 4 উইকেটত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পিছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।